Ea, agah bani. Batori khoyte moi Orunima Goswami. Etiya pradhan batori khomu hol. Somogro dekhote aji Bharatiya Andolanor 84 sankhyak barshiki utjapon kora hoise. Dekhchuli Har Ghar Tiranga Abhiyan arambho hoise. Modi sarkare ouponibidhik jugor ainor thai probodhon kora notun fauzdari ain bilikhon projukti somoyhima aru bishwasor upor adharito boli kendriya grihomontri Amit Shahe prokash korise. Ohom shehotiya banor sarbadhik khotigrosto Tiwahagar Choraideu Jorhat aru Golaghat jilat ajir pora khoyokhoti jorip kora hoise. আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। সমগ্ৰ দেশত আজি ভাৰতীয় আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। 1942 চনৰ 8 আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটীৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰিছিল। আন্দোলনৰ সৈতে সংগতি ৰাখি কৰিম কিম্বা মৰিম আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্ৰদান কৰি ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। 9 আগষ্টত এই আন্দোলনে প্ৰসাৰ লাভ কৰিছিল। এই দিনটো আগষ্ট ক্ৰান্তি বুলিও জনা যায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় আন্দোলনত অংশ লোৱা স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম আহ্বানৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সংগ্ৰামীসকলে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বাবে ঐক্যবদ্ধ কৰিছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ অদম্য সাহস, ত্যাগ আৰু দেশপ্ৰেমে প্ৰজন্ম প্ৰজন্ম ধৰি দেশবাসীক উদ্বুদ্ধ কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে মহান স্বাধীনতা সংগ্ৰামীসকলৰ সাহস প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। তেওঁ কয় যে মহাত্মা গান্ধীৰ ভাৰত ত্যাগৰ আহ্বানে স্বাধীনতা সংগ্ৰামক নতুন গতি প্ৰদান কৰিছিল। এই আন্দোলনে ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ বাবে ভাৰতীয় জনসাধাৰণে দেখুওৱা অভূতপূৰ্ব দৃঢ়তাক প্ৰতিফলিত কৰে বুলিও তেওঁ মন্তব্য কৰে। দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ইপিনে দেশ বিভাজনৰ সময়ৰ যাতনা আৰু স্থানান্তৰক সুঁৱৰি চৰকাৰে অহা 14 আগষ্টত বিভাজন বিভীষিকা সোঁৱৰণি দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত পেৰেড, বিভাজন সম্পৰ্কীয় প্ৰদৰ্শনী, তথ্যচিত্ৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সংস্কৃতি মন্ত্ৰালয়ে 14 আগষ্টত জনসাধাৰণক গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ, ৰাষ্ট্ৰীয় গীত গাবলৈ আৰু সামূহিক কাৰ্যকলাপত অংশ ল'বলৈ আহ্বান জনাইছে। এই উপলক্ষে 200ৰো অধিক ভাৰতীয় দূতাবাস, উচ্চায়ুক্ত আৰু বাণিজ্য দূতাবাসে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন তিনিখন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গৰিমেডুস্থিত আৰক্ষী প্ৰশিক্ষণ ময়দানত আজি পুডুচেৰী আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষী ধজা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অধিক প্ৰযুক্তিচালিত আৰু সময় নিৰ্ধাৰিত ব্যৱস্থাৰ মাজেৰে নাগৰিকসকললৈ ন্যায় নিশ্চিত কৰাই নতুন আইন তিনিখনৰ মূল লক্ষ্য।
नरेंद्र मोदी जी के नेतृत्व में भारत सरकार ने अंग्रेजों के बनाई हुई दंड संहिता को बदलकर तीन भारतीय न्याय संहिताओं को लागू किया है। ये न्याय संहिताओं की सोच दंड आधारित नहीं है। ये न्याय संहिताओं की सोच नागरिकों को न्याय दिलाने के लिए केंद्रित, तकनीक सक्षम और समयबद्ध बनाने की है। ये तीनों न्याय संहिताएं टेक्नोलॉजी, टाइमलाइन और ट्रस्ट, ये तीन पिलर पर खड़ी की गई है।
পুডুচেৰীৰ আৰক্ষীক অভিনন্দন জনাই শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰপতিৰ আৰক্ষী ধজা লাভ কৰাটো যিকোনো শৃংখলাবদ্ধ আৰক্ষীৰ বাবে জীৱনৰ আটাইতকৈ গৌৰৱৰ ক্ষণ। তেওঁ কয় যে পুডুচেৰী আৰক্ষী বাহিনীৰ কৰ্মীৰ সংখ্যা 5,000তকৈ কম যদিও বাহিনীটোৱে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ সুৰক্ষা, অভ্যন্তৰীণ সুৰক্ষা আৰু গৰিমা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। ৰাষ্ট্ৰপতিৰ ঐতিহাসিক স্বীকৃতিৰ পাছত পুডুচেৰীয়ে এই সৰ্বোচ্চ সন্মানপ্ৰাপ্ত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত অষ্টাদশ স্থান লাভ কৰিছে। এই অনুষ্ঠানত পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশনাথন, মুখ্যমন্ত্ৰী এন ৰংগস্বামী, গৃহমন্ত্ৰী এ নমস্বামী আৰু আৰক্ষী সঞ্চালক প্ৰধান শালিনী সিং উপস্থিত থাকে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে দিনৰ 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা দিয়া হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহান জনোৱা হৈছে। জম্মু কাশ্মীৰত শেহতীয়াকৈ প্ৰচুৰ বৰষুণ, পথ মেৰামতি তথা অহা কিছুদিনলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগাম আৰু বালতাল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা বাতিল কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বতৰৰ বতৰা আৰু পথৰ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে যাত্ৰা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষামূলক ব্যৱস্থা হিচাপে কালি জম্মুৰ ভাগৱতী নগৰৰ মূল শিবিৰৰ পৰা কোনো তীৰ্থযাত্ৰীক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ইপিনে 28 সংখ্যক দলৰ 1,202গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথৰ পবিত্ৰ গুহা দৰ্শন সম্পূৰ্ণ কৰিছে আৰু বালতালৰ মূল শিবিৰত থকা তীৰ্থযাত্ৰীসকলক 44খন বাহনেৰে জম্মুৰ দিশে যাবলৈ অনুমতি দিয়া হৈছে। উভতি অহা তীৰ্থযাত্ৰীসকলৰ ভিতৰত 867জন পুৰুষ, 251গৰাকী মহিলা, এটি শিশু, 79গৰাকী সাধু আৰু 4গৰাকী সাধুই আছে। কালিৰ দিনটো 3,336গৰাকী তীৰ্থযাত্ৰীয়ে গুহা দৰ্শন কৰাত চলিত বছৰত এই পবিত্ৰ গুহা দৰ্শন কৰা তীৰ্থযাত্ৰীৰ সংখ্যা 4,80,019 হৈছেগৈ। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণ এন বি এ 33খন ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদ, কেন্দ্ৰীয়শাসিত জৈৱ বৈচিত্ৰ পৰিষদ আৰু প্ৰতিষ্ঠানলৈ জৈৱিক সম্পদৰ লভ্যতা আৰু লাভালাভ অংশীদাৰিত্ব হিচাপে 3 কোটিৰো অধিক টকা মোকলাই দিছে। ইয়াকে লৈ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে মোকলাই দিয়া ধনৰ পৰিমাণ 166 কোটি টকাৰো অধিক হৈছে। পৰিৱেশ, বহন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিলাহী, জলকীয়া, বেঙেনা আৰু চাহিৱাল গৰুৰ প্ৰজাতিৰ শুক্ৰাণুকে ধৰি দেশৰ কৃষি জীৱ বৈচিত্ৰৰ বাবে এই ধনৰাশি মোকলাই দিয়া হৈছে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান শিক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো বি ডব্লিউ এফ খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণপদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছীয় গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় শিতানত খিতাপ দখল কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত ভাৰতৰ বসন্ত কুমাৰ মেঘৱালে হাই জাম্পত ৰূপৰ পদক জয় কৰাৰ লগতে শ্বাহনৱাজ খানে লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। 19 বছৰীয়া মেঘৱালে 2.21 মিটাৰ জঁপিয়াই এই প্ৰতিযোগিতাত হাই জাম্পত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হয়। ইয়াৰ পূৰ্বে কালি আশীষ যাদৱে জেভলিন থ্ৰত ৰূপৰ পদক লাভ কৰে। সমগ্ৰ দেশতে আজি ভাৰতীয় আন্দোলনৰ 84খন বাৰ্ষিকী উদযাপন কৰা হৈছে। দেশজুৰি ভাৰতৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন 3খন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 2:30 বজাত শুনিবলৈ পাব।